Ella, Akahbani. বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। মেলেৰিয়া ৰোগ প্ৰতিহত কৰাৰ বাবে ভাৰতে থলুৱাভাৱে এডফলচিভেক্স নামৰ এবিধ প্ৰতিষেধক বিকশাই তুলিছে। ঐতিহাসিক এপ'লো 11 অভিযানক উদযাপন কৰি আজি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস পালন কৰা হৈছে। ভিয়েটনামৰ হা লং উপকূলত পৰ্যটক ভৰ্তি এখন নাও ডুব যোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। আৰু ভাৰত চেম্পিয়নছ আৰু পাকিস্তান চেম্পিয়নছৰ মাজৰ বিশ্ব চেম্পিয়নছ অফ লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতাখন বাতিল কৰা হৈছে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহযোগিতা কামনা কৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে এই বৈঠকত অংশ লৈছে। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জগত প্ৰকাশ নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰগানে বৈঠকত অংশগ্ৰহণ কৰিছে। তদুপৰি কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু প্ৰমোদ তিৱাৰী, এন চি পি এছ চি পিৰ সুপ্ৰিয়া সুলে, ডি এম কেৰ তিৰুচি শিৱা আৰু টি আৰ বালু আৰু সমাজবাদী পাৰ্টীৰ ৰাম গোপাল যাদৱ বৈঠকত উপস্থিত থাকে। সংসদৰ বৰ্ষাকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু 21 আগষ্টলৈকে চলিব। অধিৱেশনত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। অধিৱেশনৰ সময়ছোৱাত জনবিশ্বাস সংশোধনী ব্যৱস্থা বিধেয়ক 2025, ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালক বিধেয়ক 2025, ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক 2025কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত আলোচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হ'ব। মেলেৰিয়া ৰোগ প্ৰতিহত কৰাৰ বাবে ভাৰতে থলুৱাভাৱে এডফলচিভেক্স নামৰ এবিধ প্ৰতিষেধক প্ৰস্তুত কৰিছে। এই প্ৰতিষেধকে মহৰ আক্ৰমণৰ পৰা হ'ব পৰা বাহকজনিত ৰোগৰ সংক্ৰমণৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰি অন্য লোকলৈ বিয়পাৰ ক্ষেত্ৰত বাধা দিব। এডফলচিভেক্স হৈছে মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ বাবে থলুৱাভাৱে বিকশাই তোলা প্ৰথমটো প্ৰতিষেধক। এই প্ৰতিষেধকবিধ মেলেৰিয়া ৰোগৰ সংক্ৰমণৰ বাবে দায়ী দুটা আটাইতকৈ ঘাতক পৰজীৱী প্লাজমিডিয়াম আৰু ফলচিপাৰুমক ৰোধ কৰাৰ বাবে বিশেষভাৱে বিকশাই তোলা হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিজ্ঞান প্ৰতিষ্ঠানৰ সৈতে জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগত এই প্ৰতিষেধকবিধ বিকশাই তুলিছে। ঐতিহাসিক এপ'লো 11 অভিযানক উদযাপন কৰি আজি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস পালন কৰা হৈছে। এই অভিযানৰ অধীনত 1969 চনৰ আজিৰ দিনটোতে মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি দিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰৰ মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ সন্দৰ্ভত গঠন কৰা সমিতিৰ অনুমোদন মৰ্মে 2021 চনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস পালন কৰিছিল। আজিৰ দিনটোত চন্দ্ৰ অভিযান আৰু এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰ, বহনক্ষম মহাকাশ ব্যৱস্থা আৰু ইয়াৰ গৱেষণাৰ ক্ষেত্ৰত লাভ কৰা গোলকীয় সাফল্যসমূহ উদযাপন কৰা হয়। সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস উপলক্ষে ৰাজহুৱা কাৰ্যসূচী, শৈক্ষিক অনুষ্ঠান, বিজ্ঞান প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে যুৱচামক মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে এটা চন্দ্ৰ, এটা দৃষ্টিভংগী, এটা ভৱিষ্যত। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে ভাৰতে তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত অবিৰত আৰু আত্মনিৰ্ভৰশীল পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এখোজ এখোজ গৈ ইয়াৰ শক্তিখণ্ডৰ ভৱিষ্যত নিশ্চিত কৰিছে। সমুদ্ৰ উপকূলৰ 1,00,000 বৰ্গ কিলোমিটাৰ এলেকা বৰ্তমান তৈল ক্ষেত্ৰ অন্বেষণৰ বাবে খুলি দিয়া হৈছে আৰু 99% নো গো এলেকা মুকলি কৰা হৈছে বুলি শ্ৰীপুৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্যোগী আৰু ঔদ্যোগিক নেতাসকলৰ বাবে ভাৰতৰ তেল আৰু গেছ অন্বেষণৰ বাবে এয়া হৈছে সঠিক সময়। ভিয়েটনামৰ হা লং উপকূলত পৰ্যটক ভৰ্তি এখন নাও ডুব যোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত সন্ধানহীনসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। হা লং উপকূলত প্ৰবল ধুমুহাৰ ফলত নাওখন নাওখনত পানী সুমাবলৈ ধৰে আৰু পাৰৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ব্যাহত হৈ পৰে। নাওখনত 5 ক্ৰু সদস্য আৰু 48 পৰ্যটককে ধৰি মুঠ 53 লোক আছিল। ইয়াৰে বেছিসংখ্যক যুৱক আৰু শিশু আছিল। উদ্ধাৰকাৰী বাহিনীয়ে প্ৰতিকূল বতৰ আৰু প্ৰচুৰ বৰষুণৰ মাজতো অভিযান চলাই পানীৰ পৰা 10 লোকৰ জীৱন ৰক্ষা কৰে। উল্লেখযোগ্য যে ভিয়েটনামৰ আটাইতকৈ পৰিচিত পৰ্যটনথলী ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত হা লং উপকূল সেউজ নীলাপানী আৰু সুনহিল দ্বীপ হিচাপে পৰিচিত। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কচ্ছ উপকূলৰ সৌন্দৰ্যক লিপিবদ্ধ কৰিবলৈ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰিছে। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে TVS মটৰ কোম্পানীৰ শীৰ্ষ বিষয়া ভেনু শ্ৰীনিবাসন আৰু সুদৰ্শন ভেনুৱে তেওঁক সাক্ষাৎ কৰাৰ সময়ত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মটৰচাইকেল আৰোহীসকলক এই অঞ্চলটো ভ্ৰমণ কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীনিবাসনে প্ৰধানমন্ত্ৰীগৰাকীক কচ্ছৰ সংস্কৃতি, প্ৰাকৃতিক দৃশ্য আৰু ঐতিহ্য সামৰি প্ৰস্তুত কৰা ৰণ উৎসৱ 2025 এখন কফি টেবুল বুকো প্ৰদান কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে কৈছে যে ইউক্ৰেইনে মস্কোক নতুন এলানি শান্তি আলোচনাৰ প্ৰস্তাৱ দিছে। কালি সন্ধিয়া দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত জেলেনস্কিয়ে কয় যে যুদ্ধ বিৰতিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইফালে ৰাছিয়াৰ উপ বিদেশ মন্ত্ৰী ছাৰ্গেই ৰিয়াকভে কয় যে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে হোৱা সংঘাতৰ কূটনৈতিক সমাধানৰ পক্ষপাতী আৰু আলোচনাৰ বাবে সাজু হৈছে। উল্লেখযোগ্য যে যোৱা মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতিৰ বাবে বিভিন্ন চৰ্তৰে নিৰ্ধাৰণ কৰি দিয়া 50 সময়সীমা ৰাছিয়াই নাকচ কৰিছিল। ছৌদি আৰবৰ যুৱৰাজ অল ৱালিদৰ আজি 34 বয়সত মৃত্যু হয়। প্ৰায় 2 ধৰি যুৱৰাজগৰাকী কমা অৱস্থাত আছিল। ৰিয়াধৰ ইমাম তুৰ্কী বিন আব্দুল্লা মছজিদত যুৱৰাজগৰাকীৰ মৃত্যুত প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। যুৱৰাজ অল ৱালিদ হৈছে ছৌদিৰ ৰাজপৰিয়ালৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য যুৱৰাজ খালিদ বিন তালালৰ জ্যেষ্ঠ পুত্ৰ। 2005 লণ্ডনত যুৱৰাজগৰাকীৰ 15 বয়সত এটা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ ফলত তেওঁৰ মগজুত আঘাত লাগে। ইয়াৰ পাছত তেওঁক ৰিয়াধৰ কিং আব্দুল্লাজিজ মেডিকেল চিটিলৈ অনা হয় আৰু তেতিয়াৰ পৰাই তেওঁ কমা অৱস্থাত আছিল। যুৱৰাজগৰাকীক ছৌদি আৰবৰ শ্লিপিং প্ৰিন্স হিচাপে জনা গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ আধ্যাত্মিক শীৰ্ষ সন্মিলনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। এই প্ৰবন্ধটোত যুৱ আধ্যাত্মিক শীৰ্ষ সন্মিলনৰ নিচামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মণ্ডাভিয়াৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ আধ্যাত্মিক শীৰ্ষ সন্মিলন কিদৰে নিচামুক্ত ভাৰত গঢ়াৰ দিশে লোৱা বৃহৎ পদক্ষেপৰূপে পৰিগণিত হৈছে। সেই বিষয়ে ডঃ মণ্ডাভিয়াই বিশদভাৱে উল্লেখ কৰিছে। MY ভাৰত উদ্যমে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম বিষয়বস্তুৰে উত্তৰ প্ৰদেশৰ পবিত্ৰ কাশী ঘাটত যুৱ আধ্যাত্মিক শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। মোদী চৰকাৰৰ নিচামুক্ত ভাৰতৰ অভিযানৰ অংশ হিচাপে আয়োজন কৰা এই সন্মিলন কালি আৰম্ভ হয়। ভাৰত চেম্পিয়নছ আৰু পাকিস্তান চেম্পিয়নছৰ মাজৰ বিশ্ব চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতাখন বাতিল কৰা হৈছে। সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে এই খেল বাতিল কৰিছে। বিশ্ব চেম্পিয়নশ্বিপ অব লিজেণ্ডছে এটা ৰাজহুৱা বিবৃতিৰ জৰিয়তে খেল অনুৰাগীসকলৰ আৱেগত আঘাত সনাৰ লগতে ভাৰতীয় ক্ৰিকেট খেলুৱৈসকলে এই ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ বাবে ক্ষমা বিচাৰে। সুৰেশ ৰাইনা, শিখৰ ধৱনকে ধৰি অন্যান্য প্ৰবীণ ভাৰতীয় খেলুৱৈসকলে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে অস্বীকাৰ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন আজি বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত হোৱাৰ কথা আছিল। পাছত খেলখন বাতিল হোৱাৰ বাবে এছবেষ্টন ষ্টেডিয়ামে অনুৰাগীসকলক টিকটৰ সম্পূৰ্ণ মাচুল ঘূৰাই দিয়া হ'ব বুলি ঘোষণা কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীৰ সংসদ ভৱনৰ এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। মেলেৰিয়া ৰোগ প্ৰতিহত কৰাৰ বাবে ভাৰতে থলুৱাভাৱে এডফলচিভেক্স নামৰ এবিধ প্ৰতিষেধক বিকশাই তুলিছে। ঐতিহাসিক এপ'ল' 11 অভিযানক উদযাপন কৰি আজি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ দিৱস পালন কৰা হৈছে। ভিয়েটনামৰ হা লং উপকূলত পৰ্যটক ভৰ্তি এখন নাও ডুব যোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 38 বৃদ্ধি পাইছে আৰু ভাৰত চেম্পিয়নছ আৰু পাকিস্তান চেম্পিয়নছৰ মাজৰ বিশ্ব চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতাখন বাতিল কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।